এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচন প্ৰত্যক্ষ কৰাৰ বাবে অসমলৈ অহা 7খন দেশৰ প্ৰতিনিধি দলৰ ভোটদানৰ উচ্চ হাৰক প্ৰশংসা, ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওঁখুংগুৰি পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ ত্ৰয়োদশ বাওঁখুংগুৰি মহোৎসৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ আলোচনা কোনো ধৰণৰ চুক্তি অবিহনে সমাপ্ত, আৰু এছিয়ান ছিনিয়ৰ আৰু 25 বছৰ অনূৰ্ধ এছিয়ান লন বল চেম্পিয়নশ্বিপত অসমৰ আটাইকেইগৰাকী খেলুৱৈৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচন প্ৰত্যক্ষ কৰাৰ বাবে অসমলৈ অহা 7খন দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলে নিৰ্বাচনৰ পৰিকল্পনা, ব্যাপকতা আৰু ভোটদানৰ উচ্চ হাৰক ভূয়সী প্ৰশংসা কৰিছে। ভোটগ্ৰহণৰ সময়ত কামৰূপ জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰা ক্ৰৱেছিয়াৰ ব্ৰানিমিৰ ফাৰ্কাছে ভাৰতৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াক বিশ্বৰ বাবে গণতন্ত্ৰৰ প্ৰকৃত উৎসৱ বুলি অভিহিত কৰে। প্ৰতিনিধি দলটোৰ আন এগৰাকী সদস্য পৰ্টুগালৰ ডঃ মিগুৱেল জেছাছ ফেৰিৰা ডি চিলভাই ভোটদানৰ উচ্চ হাৰক লৈ সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন দৰ্শনাৰ্থী কাৰ্যসূচী 2026ৰ অংশ হিচাপে বিধানসভা নিৰ্বাচনৰ সময়ত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা আন্তঃৰাষ্ট্ৰীয় দলটোৱে সামগ্ৰী বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে মত বিনিময় কৰিছিল। তেওঁলোকে লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ বাবে স্থাপন কৰা CCTVৰ নিয়ন্ত্ৰণ কক্ষসমূহো পৰিদৰ্শন কৰিছিল। তেওঁলোকে কামৰূপৰ বিভিন্ন স্থানত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ভোটগ্ৰহণৰ আখৰাও পৰ্যবেক্ষণ কৰে। অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহু ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাপতি খাহুন ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। পৰহিলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। বুধবাৰে মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱানখন আগবঢ়াই পৰস্পৰক বিহুৰ ওলগ যাচিব। চৰাইদেউ জিলাৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে ৰঙালী বিহুৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে। জিলাখনৰ ৰাইজে হুঁচৰিৰ আখৰা সম্পূৰ্ণ কৰাৰ লগতে জীয়ৰী বোৱাৰীসকলে বিহুৰ বাবে পিঠাপনা, জা জলপানৰ যোগাৰ সম্পূৰ্ণ কৰিছে। শিৱসাগৰৰ সমীপৰ ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰী পাৰত অনুসূচিত জাতি মহিলা ঐক্যমঞ্চৰ উদ্যোগত আয়োজিত 7দিনীয়া বিহু আৰু ঢোলবাদন কৰ্মশালাৰ কালি সামৰণি পৰে। 4 এপ্ৰিলৰ পৰা অনুষ্ঠিত এই কৰ্মশালাত 200+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিহু নাচ আৰু ঢোলবাদনৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
সংস্কৃতিৰ অৰ্থ হৈছে বিকাশ আৰু প্ৰগতি। গতিকে এই বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত আমি পিছপৰি থকা নাই। বিশেষকৈ আমাৰ অনুসূচিত জাতি মহিলা ঐক্যমঞ্চৰ সমূহ বিষয়ববীয়া যিখিনি মহিলাই কৰিব নোৱাৰা কাম আচলতে একোৱেই নাই, সেয়ে আজি প্ৰমাণ কৰি দেখুৱালে। গতিকে এই যি 7দিনীয়া প্ৰশিক্ষণ কৰ্মশালা হৈছিলে সম্পূৰ্ণ বিনামূলীয়াকে অনুষ্ঠিত হ'ল আৰু ইয়াতে সমূহ সদস্যবৃন্দই ইমান ধুনীয়াকে সহযোগিতা আগবঢ়াইছে, এয়া সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ কথা। বিশেষকৈ বিহু বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া জাতিৰ স্বাভিমান আমাৰ বিহু, গতিকে এই বিহুটোক এনেকে কৰ্মশালাৰ মাধ্যমেৰে ৰাইজৰ মাজত তথা আমাৰ কণ কণ শিশুসকলৰ মাজত বৰ্তাই লৈ যাবৰ কাৰণে যি এই প্ৰয়াস সফল হৈছে বুলি মই ভাবোঁ।
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ আৰু আঞ্চলিক ছাত্ৰ সন্থা তথা স্থানীয় ৰাজ্যৰ সহযোগত 2 বহাগত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহ শিক্ষাবিদ তথা লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়াই শুভাৰম্ভ কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ত কালিৰে পৰা 3দিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই মেলাত 28টা আত্মসহায়ক গোটৰ বিপণীৰ লগতে বিভিন্ন বিভাগৰ বিপণীয়ে অংশ লৈছে। জিলাখনৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে বিহুৰ প্ৰস্তুতি চলাইছে। মটক, মৰাণ আৰু আহোম জনগোষ্ঠীৰ লোকসকলে বালি হুঁচৰি আৰম্ভ কৰি বিহুৰ প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত 3দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। মেলাৰ সৈতে সংগতি ৰাখি খেল ধেমালি প্ৰতিযোগিতা, বিহু নাচ, পৰম্পৰাগত সাজপাৰ, লোকগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীত নেটভিহাট, লক্ষীধৰ বৰাক্ষেত্ৰৰ উপৰি বিভিন্ন স্থানত বিহু উপলক্ষে বিপণী মুকলি কৰা হৈছে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে বিহুৰ প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতেই অসমীয়াৰ প্ৰাণৰ বাপতি শাসন ৰঙালী বিহুটি গাদৰিবলৈ সাজু হৈছে অসমবাসী। লুইতৰ দুয়োপাৰে ঢোল পেঁপা গগনাৰ সুললিত মাতত প্ৰতিজন অসমীয়াই বৰ অসমৰ চোতাললৈ ৰঙালী বিহুটিক আদৰি আনিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এদিন থকা অৱস্থাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো দেখা গৈছে বিহুৰ পৰিৱেশ। জিলাখনৰ গাঁৱে ভূঞে কৃষিজীৱী অসমীয়াই বিহুৰ জা জলপান প্ৰস্তুত কৰাৰ লগতে গাঁৱৰ ডেকা গাভৰু বোৱাৰীসকলে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। ধেমাজি জিলাৰ গ্ৰাম্যাঞ্চলৰ লগতে নগৰাঞ্চলতো দেখা গৈছে ডেকা গাভৰু যুৱক যুৱতীৰ বিহুৰ আখৰা কৰাৰ এক নান্দনিক পৰিৱেশ। এক বহাগত জিলা ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এই বছৰো মুকলি বিহু অনুষ্ঠিত কৰাৰ বাবে আয়োজন কৰিছে ব্যাপক প্ৰস্তুতি। ইতিমধ্যে ধেমাজি কাছাৰী মৈদানত এই প্ৰস্তুতি আৰম্ভ হৈছে।
বিশ্বনাথ জিলাৰ কলাবাৰীত বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। হাফলঙত তিনিদিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত লোকসংগীত, বিহু নাচ আৰু পৰম্পৰাগত নৃত্যকে ধৰি ৰাজ্যৰ চহকী পৰম্পৰা প্ৰদৰ্শন কৰা হৈছে। এই মেলাত অঞ্চলটোৰ বিভিন্ন মহিলা সমিতিয়ে প্ৰস্তুত কৰা পিঠা পনা, হস্তশিল্প, বস্ত্ৰ আদি সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। অসম গ্ৰামীণ জীৱিকা মিছনৰ তত্বাৱধানত শিলচৰত কালিৰে পৰা বহাগী মেলা অনুষ্ঠিত হৈছে। 13 এপ্ৰিললৈ চলিবলগীয়া এই মেলাত আত্মসহায়ক গোটৰ সদস্যসকলৰ হস্তনিৰ্মিত আৰু থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। যোৰহাটৰ অল্ড চাৰ্কিট ৰোডত বহাগী মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোট আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই মেলাত অংশগ্ৰহণ কৰিছে। তিতাবৰতো বহাগী মেলা অনুষ্ঠিত হোৱাৰ বাতৰি আহিছে। কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ ত্ৰয়োদশ বাওখুংগ্ৰী মহোৎসৱৰ আয়োজন কৰা হৈছে। মঙলবাৰে সামৰণি পৰিবলগীয়া এই উৎসৱৰ অংশ হিচাপে পৰম্পৰাগত বিশ্বাস অনুসৰি বাওখুংগ্ৰী পাহাৰ বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি পুৱা এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি বড়ো জনগোষ্ঠীৰ থলুৱা খেল ধেমালিৰ আয়োজন কৰা হৈছে। তদুপৰি বৈশাগু আৰু বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব। কালি এখন সংবাদমেলযোগে বাওখুংগ্ৰী উৎসৱ আয়োজক সমিতিৰ সভাপতি ধনেশ্বৰ গয়াৰীয়ে এই উৎসৱৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰে। তেওঁ সকলো ধৰ্ম, বৰ্ণ তথা জাতি জনগোষ্ঠীৰ লোকক এই উৎসৱত অংশ ল'বলৈ আহান জনায়। শ্ৰীগয়াৰীয়ে কয় যে তিনিদিনীয়া এই মহোৎসৱৰ অংশ হিচাপে চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰুৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখুংগ্ৰী পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ জৰিয়তে বছৰটোলৈ অসুখ, অশান্তি আৰু দুৰ্ভাগ্য নাশ হয়। 2013 চনৰ পৰা BTCৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। সাহিত্যিক দীপক কুমাৰ বৰকাকতীয়ে চলিত বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ মৰ্যাদাপূৰ্ণ সাধনা বঁটা লাভ কৰিছে। পৰিষদে কালি প্ৰকাশ কৰা মতে দীপক কুমাৰ বৰকাকতীসহ দেশৰ মুঠ 4গৰাকী সাহিত্যিকে এই সন্মান লাভ কৰিছে। সন্মান লাভ কৰা আন 3গৰাকী সাহিত্যিকৰ ভিতৰত কন্নড় ভাষাৰ জ্যেষ্ঠ সাহিত্যিক বৈদেহী, উৰ্দু সাহিত্যিক তথা সমালোচক আনিচ আছফাক আৰু জ্যেষ্ঠ হিন্দী কবি নৰেশ ছাক্সেনা আছে। পৰিষদৰ সভানেত্ৰী কুসুম সুমানীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ভাষাসমূহৰ মাজৰ সৌহাৰ্দ্য আৰু সাহিত্যিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এটা স্মাৰক, প্ৰশস্তিপত্ৰ আৰু নগদ 1,00,000 টকা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পাকিস্তানৰ ৰাজধানী ইছলামাবাদত প্ৰায় 21 ঘণ্টা ধৰি চলা আলোচনা কোনো ধৰণৰ চুক্তি অবিহনে সমাপ্ত হৈছে। আলোচনাৰ অন্তত আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে আলোচনা সাৰ্থক আছিল যদিও কোনো ধৰণৰ চুক্তিত উপনীত হ'ব পৰা নগ'ল। তেওঁ কয় যে পাৰমাণৱিক অস্ত্ৰ আহৰণ নকৰাৰ বাবে ইৰাণৰ দীৰ্ঘকালীন প্ৰতিশ্ৰুতিবদ্ধতাক লৈ মতভেদ অব্যাহত আছে। তেওঁ লগতে কয় যে আমেৰিকাই ইৰাণক অন্তিম প্ৰস্তাৱ দিছে আৰু দেশখনৰ প্ৰতিক্ৰিয়ালৈ বাট চাই থকা হৈছে। ইয়াৰ পূৰ্বে ইৰাণ চৰকাৰে সামাজিক মাধ্যম এক্সযোগে দিয়া এটা বিবৃতিত একাংশ বিষয়ক লৈ মতানৈক্য স্বত্তেও আলোচনা অব্যাহত থাকিব বুলি ইংগিত দিয়ে। আলোচনাত পশ্চিম এছিয়াত যুদ্ধবিৰতি, আমেৰিকাই আবদ্ধ কৰি ৰখা ইৰাণৰ সম্পত্তি ঘূৰাই দিয়া আৰু হৰ্মুজ প্ৰণালীৰে সৈতে জড়িত বিষয়সমূহে আগস্থান লাভ কৰে। আলোচনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তি হওক বা নহওক তেওঁৰ একো ক্ষতি নহয় বুলি প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীট্ৰাম্পে কয় যে হৰ্মুজ প্ৰণালীত অভিযান চলি আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে জয়লাভ কৰিছে বুলি দাবী কৰে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এটা ভিডিঅ' বিবৃতিযোগে কয় যে ইৰাণৰ বিৰুদ্ধে এতিয়াও অভিযানৰ অন্ত পৰা নাই। তেওঁ ইজৰাইলে ঐতিহাসিক সফলতা অৰ্জন কৰা আৰু ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণৰ আকাংক্ষা বিফল কৰা বুলি দাবী কৰে। নতুন দিল্লীত অনুষ্ঠিত এছিয়ান ছিনিয়ৰ আৰু 25 বছৰ অনূৰ্ধ এছিয়ান লন বল চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা 14 জনীয়া দলৰ অসমৰ আটাইকেইগৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। নয়নমণি শইকীয়াই মহিলাৰ আৰু পুতুল সোণোৱালে পুৰুষৰ ছিংগলছত সোণৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত নয়নমণি আৰু পুতুলৰ উপৰি জয়ন্ত শৰ্মায়ো প্ৰতিযোগিতাৰ পুৰুষৰ ফ'ৰ শিতানত সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বনগীতা হাজৰিকাই মহিলাৰ ফ'ৰ শিতানত ৰূপৰ পদক অৰ্জন কৰে। সুৰঞ্জনা বৰুৱাই 25 বছৰ অনূৰ্ধৰ ছোৱালীৰ ছিংগলছত আৰু বিতু দাসে ল'ৰাৰ ছিংগলছত ব্ৰঞ্জৰ পদক হস্তগত কৰে। গুৱাহাটীত কাইলৈৰে পৰা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ 33খন ৰাজ্যৰ প্ৰায় 800 খেলুৱৈ, প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াই এই প্ৰতিযোগিতাত অংশ ল'ব। অসম এমএছআৰ বক্সিং সংস্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই এখন সংবাদমেলযোগে এই কথা সদৰি কৰে। এই অনুষ্ঠানতে ৰাজ্যিক সন্থাটোৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিযোগিতাৰ ল'গ মুকলি কৰে। বক্সিং ফেডাৰেচন অব ইণ্ডিয়াৰ সহযোগত অসম এমএছআৰ বক্সিং সংস্থাই আয়োজন কৰা এই প্ৰতিযোগিতাৰ পৰাই যুৱ অলিম্পিক গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় পুৰুষ মহিলা বক্সিং দল বাছনি কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 23 ৰাণত পৰাস্ত কৰে। এইবাৰৰ প্ৰতিযোগিতাত দলটোৰ এয়া প্ৰথম জয়। প্ৰতিযোগিতাত কালি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত অনুষ্ঠিত আন এখন খেলত পঞ্জাব কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। এতিয়া অৰুণিমা গোস্বামীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ চকু ফুৰাওঁ আহক।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, ৰাজ্যজুলি ৰঙালী বিহুৰ প্ৰস্তুতি, মেলডি কুইন আশা ভোচলেৰ অসুস্থতা আৰু নিৰ্বাচনোত্তৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। পশ্চিমবংগত বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যাপক প্ৰচাৰ সন্দৰ্ভত এটা বাতৰি, সৰ্বশক্তিৰে নামি যে বিজেপি, মমতাক ৰুধিবলৈ মোদী আৰু শ্বাহৰ মাৰাথান প্ৰচাৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। চৰকাৰৰ আক্ৰোশমূলক আচৰণক ধিক্কাৰ শিৰোনামেৰে প্ৰতিদিনসহ সংবাদ মাধ্যমৰ ওপৰত চৰকাৰী আক্ৰমণ হোৱা বুলি অভিযোগ তুলি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুৰিয়াৰ এখন চৰকাৰী স্কুলৰ ফলাফলৰ নমুনা শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হৈ থকাৰ সময়ত কোনে প্ৰশাসন পৰিচালনাৰ দায়িত্ব পালন কৰে বুলি প্ৰশ্ন তুলি এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে হু ৰাণ্ছ দ্য শ্ব' ডিউৰিং দ্য মডেল কোড অব কণ্ডাক্ট পিৰিয়ড শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যত পুনৰ 3খন টোলগেট স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত এটা বাতৰি দৈনিক জনভূমি কাকতে 3খন টোলগেটে সুধাবাও মাধমাৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে সলনি হ'ব বিশ্বৰ ঘড়ীৰ সময়, প্ৰচলিত জি এম টিৰ পৰিৱৰ্তে এম এ ডি প্ৰৱৰ্তনৰ দাবী শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। বিহুৰ সময়ত অসমলৈ বহিৰাজ্যৰ পৰা গামোচা আমদানি হোৱা বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে বিদেশী নিৰীক্ষকৰ দলে অসমৰ নিৰ্বাচনৰ ভোটদানৰ হাৰক প্ৰশংসা কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ হওক সংগীতা শৰ্মাৰ ওচৰলৈ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভা নিৰ্বাচন প্ৰত্যক্ষ কৰাৰ বাবে অসমলৈ অহা 7খন দেশৰ প্ৰতিনিধি দলৰ ভোটদানৰ উচ্চ হাৰক প্ৰশংসা, ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত আজিৰে পৰা 3দিনীয়াকৈ ত্ৰয়োদশ বাওখুংগ্ৰী মহোৎসৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ আলোচনা কোনোধৰণৰ চুক্তি অবিহনে সমাপ্ত, আৰু এছিয়ান ছিনিয়ৰ আৰু 25 বছৰ অনূৰ্ধ এছিয়ান লন বল চেম্পিয়নশ্বিপত অসমৰ আটাইকেইগৰাকী খেলুৱৈৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।